নহিমিয়া পাঁচ অধ্যায়। দৰিদ্ৰসকলক কৰা নিৰ্যাতনৰ নিবাৰণ। তাৰ পাছত লোকসকলে আৰু তেওঁলোকৰ ভাৰ্যাসকলে তেওঁলোকৰ যিহুদী ভাইসকলৰ কাৰণে উচ্চ স্বৰে কান্দিলে। তেওঁলোকৰ মাজৰ কিছুমানে ক'লে, আমি আমাৰ ল'ৰা ছোৱালীৰ সৈতে বহুতো আছো, সেয়ে আমি খাই জীয়াই থাকিবলৈ আমাক শস্য লাগে। তাত থকা কিছু লোকে ক'লে, আমি আমাৰ পথাৰবোৰ, দাক্ষা বাৰীবোৰ আৰু আকালৰ সময়ত খাদ্যৰ বাবে আমাৰ ঘৰবোৰকো বন্ধক দিলোঁ। আন কিছু লোকে ক'লে, আমি আমাৰ পথাৰ আৰু দাক্ষা বাৰীবোৰৰ ৰাজহ কৰ দিবলৈ ধন ধাৰে আনিলোঁ। যদিও আমাৰ শৰীৰ, মাংস আৰু তেজ আমাৰ ভাইসকলৰ দৰেই একেই, আৰু আমাৰ সন্তানসকলৰ দৰেই তেওঁলোকৰো সন্তানসকল একেই, তথাপিও আমাৰ ল'ৰা ছোৱালীক দাসত্বত বিক্ৰী কৰিবলৈ আমি বাধ্য। আমাৰ ছোৱালীসকলৰ মাজৰ কেইজনীমানক ইতিমধ্যে দাস কামৰ বাবে দিয়া হ'ল, কিন্তু এই ক্ষেত্ৰত সহায় কৰিবলৈ আমাৰ একো উপায় নাই, কাৰণ আমাৰ পথাৰ আৰু দাক্ষা বাৰীবোৰ আন লোকৰ হ'ল। মই যেতিয়া তেওঁলোকৰ কথা আৰু কাটৰুক্তি শুনিলোঁ, তেতিয়া মোৰ বৰ খং উঠিছিল। তাৰ পাছত মই এই বিষয়ে চিন্তা কৰিলোঁ আৰু প্ৰধান লোকসকল আৰু কৰ্মচাৰীসকলৰ বিৰুদ্ধে অভিযোগ আনিলোঁ। মই তেওঁলোকক ক'লোঁ, আপোনালোকে প্ৰতিজনে নিজৰ নিজৰ ভাইৰ পৰা সুত বেছিকৈ দাবী কৰি লৈছে। মই তেওঁলোকৰ বিৰুদ্ধে মহাসভা পাতিলোঁ আৰু তেওঁলোকক ক'লোঁ, দেশবোৰলৈ বিক্ৰী কৰা আমাৰ যিহুদীসকলক আমি সাধ্য অনুসাৰে মুকলি কৰি আনিলোঁ, কিন্তু তাৰ উপৰিও আপোনালোকে আপোনালোকৰ ভাই ভনীসকলক বিক্ৰী কৰি আছে। সেইসকলক হয়তো আমালৈকে ঘূৰাই বিক্ৰী কৰিছে। তাতে তেওঁলোক নিমাত হ'ল আৰু একো উত্তৰ দিব নোৱাৰিলে। মই পুনৰ ক'লোঁ, আপোনালোকে যি কৰি আছে সেয়া ভাল নহয়। আমাৰ দেশৰ শত্ৰুবোৰে আমাক নিন্দা কৰাটো নিষেধ কৰিবলৈ আপোনালোকে আমাৰ ঈশ্বৰলৈ ভয় ৰাখি চলা উচিত নহয়নে? মই আৰু মোৰ ভাইসকলে আৰু মোৰ দাসবোৰেও তেওঁলোকক ধন আৰু শস্য ধাৰে দিছোঁ, কিন্তু আমি এই ধাৰৰ সুত লোৱা ব্যৱস্থা বন্ধ কৰা উচিত। তেওঁলোকৰ পথাৰ, দাক্ষাবাৰী, জীত গছৰ বাৰী, ঘৰবোৰ আৰু তেওঁলোকৰ পৰা আদায় কৰা ধন, শস্য, নতুন দাক্ষাৰস আৰু তেল, যিবোৰ আপোনালোকে দাবী কৰি লৈছিল, সেই সকলো আজিয়েই তেওঁলোকক উভতাই দিয়ক। তেতিয়া তেওঁলোকে ক'লে, আমি তেওঁলোকৰ পৰা যিবোৰ লৈছোঁ সেইবোৰ উভতাই দিম আৰু তেওঁলোকৰ পৰা একো নিবিচাৰোঁ। আপুনি কোৱাৰ দৰে আমি কৰিম। তাৰ পাছত মই পুৰোহিতসকলক মাতি আনিলোঁ আৰু তেওঁলোকে কৰা প্ৰতিজ্ঞাৰ দৰে কৰিবলৈ তেওঁলোকক শপত খুৱালোঁ। মই মোৰ কাপোৰৰ ভাঁজ জোকাৰি ক'লোঁ, সেয়ে যিকোনোৱে এই প্ৰতিজ্ঞা পালন নকৰে, ঈশ্বৰে তেওঁক তেওঁৰ ঘৰৰ আৰু অধিকাৰৰ পৰা এইদৰেই জোকাৰি পেলাওক। সেয়ে তেওঁক জোকৰা হওক আৰু উদং কৰা হওক। গোটেই সমাজে ক'লে, আমেন, আৰু তেওঁলোকে যিহুৱাৰ প্ৰশংসা কৰিলে। লোকসকলে তেওঁলোকে কৰা প্ৰতিজ্ঞাৰ দৰেই কাৰ্য কৰিলে। সেয়ে সেই সময়ৰ পৰা মই যিহুদাৰ দেশত ৰজা অতক্ষত ৰাজত্বকালৰ 20 বছৰৰ পৰা 32 বছৰলৈকে তেওঁলোকৰ দেশাধ্যক্ষ নিযুক্ত হৈছিলোঁ। নহয়, মই নাইবা মোৰ ভাইসকলে এই 12 বছৰ দেখাধ্যক্ষৰ বাবে যোগান ধৰা আহাৰ খোৱা নাছিলোঁ, কিন্তু পূৰ্বতে থকা দেখাধ্যক্ষসকল, যিসকল মোৰ আগতে আছিল, তেওঁলোকে লোকসকলৰ ওপৰত গধুৰ বোজা দিছিল আৰু তেওঁলোকৰ দৈনিক খোৱা বস্তু আৰু দাক্ষাৰস বাবে লোকসকলৰ পৰা তেওঁলোকে 40 শেকল ৰূপ লৈছিল। তাৰ উপৰিও তেওঁলোকৰ দাসসকলে লোকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল, কিন্তু মই সেইদৰে কৰা নাই, কাৰণ মই ঈশ্বৰলৈ ভয় কৰোঁ। মই দেৱালৰ কামো একেৰাহে কৰি আছিলোঁ আৰু আমি মাটি কিনা নাছিলোঁ। মোৰ সকলো দাসসকলে কামৰ বাবে সেই ঠাইলৈ আহি গোট খালে। আমাৰ চাৰিওফালে থকা দেশৰ মাজৰ পৰা যিসকল লোক আমাৰ ওচৰলৈ আহিছিল, তেওঁলোকৰ উপৰিও মোৰ মেজত বহা যিহুদী আৰু কৰ্মচাৰী লোকসকল সৰ্বমুঠ 150 জন আছিল। সেই সময়ত প্ৰতিদিনেই 1টা খাৰ গৰু, 6টা উত্তম মেৰ ছাগ আৰু চৰাইবোৰো প্ৰস্তুত কৰা হৈছিল আৰু প্ৰতি 10 দিনৰ সকলোবিধৰ দ্ৰাক্ষাৰস অধিক পৰিমাণে যুগুত কৰা হৈছিল। তথাপিও এই সকলোৰ বাবে মই দেখাধক্ষৰ আহাৰৰ খৰচ দাবী কৰা নাছিলোঁ, কাৰণ লোকসকলৰ বাবে এই দাবী অসুবিধাজনক হ'লহেঁতেন। হে মোৰ ঈশ্বৰ, এই লোকসকলৰ অৰ্থে মই যিবোৰ কাম কৰিলোঁ তাৰ বাবে মোক সোঁৱৰণ কৰক।